চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি লিখে আমাৰ এই অনুষ্ঠানটো শুনি উপকৃত হোৱা বুলি বহুতে আমাক জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্ট বক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে? যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা, তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হগ্গয় ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই হগ্গয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলোঁ। আপুনি যোৱা অনুষ্ঠানটো শুনিছিল নে বাৰু? আজিৰ অনুষ্ঠানত আমি হগ্গয় ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন। আমাৰ এই অনুষ্ঠান যিহেতু বাইবেল অধ্যয়নৰ অনুষ্ঠান, এই অনুষ্ঠানত আমি বাইবেলৰ পৰা পাঠ কৰি যাওঁ আৰু যিমান পাৰোঁ সহজ সৰলভাৱে কথাবোৰৰ ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰোঁ। সেয়েহে এই অনুষ্ঠান শুনাৰ সময়ত লগত বাইবেল এখন লৈ ল'লে খুব ভাল হয়, পাৰিলে লগত কাগজ কলম লৈ ল'লে আৰু ভাল হয়। কিবা বুজিবলগীয়া কথা থাকিলে লিখি থ'ব পাৰিব, পিছত কাৰোবাৰ পৰা সুধি ল'ব পাৰিব। আহক আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। হে আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া, আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা, আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন।
প্ৰিয় শ্ৰোতা, হগ্গয় ভাৱবাদীৰ দিনত বাবিল দেশৰ পৰা মুকলি হৈ অহা ইছৰাইলীয় লোকসকলে জিৰচালেমৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰিবলৈ লৈ হতাশ হৈছিল, কাৰণ বহুতো মানুহে চলোমনৰ দিনৰ সেই আগৰ মন্দিৰটোৰ তুলনাত নতুন গৃহটো একোৱেই নহয় বুলি মতামত দাঙি ধৰিছিল। কিন্তু ঈশ্বৰে লোকবিলাকক উৎসাহ দি কৈছিল বলৱান হ'বলৈ, কামত লাগি থাকিবলৈ। ঈশ্বৰে কৈছিল, ভয় নকৰিবা, মই তোমালোকৰ সংগত আছোঁ। আজিও আমি তেওঁলোকক ঈশ্বৰে কি জনাইছিল সেই কথাই পঢ়িবলৈ পাম। আহক বাইবেলৰ পৰা পাঠ কৰি দিম। হগ্গয় 2 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ দুটা আগতে পঢ়ি দিব খুজিছোঁ। যদিহে লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্রহ কৰি মন দি শুনিব। হগ্গয় 2 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, কাৰণ বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, অলপৰ পাছতে মই আৰু এবাৰ আকাশমণ্ডল আৰু পৃথিৱীক, সমুদ্ৰ আৰু শুকান ভূমিক লৰাম, মই আটাই জাতিক কপাম, আৰু আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। প্ৰথমতেই আমি ঈশ্বৰে ইয়াত কি কৰিব খুজিছে সেইটো বুজি পোৱা উচিত। তেওঁ আচলতে স্থানীয় পৰিস্থিতিৰ পৰা তেওঁলোকৰ মন, অন্তৰ আৰু চকু আঁতৰাই দিব খুজিছে, কাৰণ স্থানীয় পৰিস্থিতিটো সীমিত। ঈশ্বৰে তেওঁলোকৰ চকু, অন্তৰ আৰু মন ৰাখিব খুজিছে ইছৰাইল জাতিৰ ক্ষেত্ৰত ঈশ্বৰৰ যি পৰিকল্পনা, সেই পৰিকল্পনাৰ প্ৰতিহে। ঈশ্বৰে বিচাৰিছে তেওঁলোকে যাতে চাই ভৱিষ্যতে কি আছে বা কি ঘটিব। একেবাৰে ভৱিষ্যতে আহিবলগীয়া খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনৰ কাললৈ। প্ৰিয় শ্ৰোতা, আজি আমি খ্ৰীষ্টীয় জীৱনৰ বিষয়ে এটা ভুল ধাৰণা লৈ থকাটো সম্ভৱ। আমি বৰ্তমানক লৈয়েই ব্যস্ত থাকি ভৱিষ্যতৰ কথা একেবাৰে পাহৰি থাকিব পাৰোঁ। আমি সৰু আধুলি এটা চকুৰ আগত ৰাখি একেবাৰে সূৰ্যটোও ঢাকি দিব পাৰোঁ। সেই আধুলিটো আমাৰ বৰ্তমানটো, আৰু এই বৰ্তমানে ঈশ্বৰৰ যি বিশেষ পৰিকল্পনা আৰু আঁচনি আছে আমাৰ জীৱনক লৈ, সেইটো একেবাৰে ঢাকি পেলাব পাৰে। আজি বৰ্তমানৰ পৰিস্থিতিবিলাক যদি আপোনাৰ সপক্ষে যোৱা নাই, বা আপোনাৰ সপক্ষে যোৱা নাই যেন আপোনাৰ লাগিছে, আপুনি হতাশ হোৱা উচিত নহয়। আপুনি এই কথা মনত ৰখা উচিত যে খ্ৰীষ্টীয় বিশ্বাসী অৰ্থাৎ ঈশ্বৰৰ সন্তান এজনৰ বাবে সকলোবিলাক কথা একেলগে মংগলৰ অৰ্থে কাৰ্য কৰিছে। এই বিষয়ে আমি পঢ়িবলৈ পাওঁ ৰোমিয়া 8:28 আৰু সেই মংগলটো ভৱিষ্যতত আছে। মই আকাশমণ্ডল আৰু পৃথিৱীক, সমুদ্ৰ আৰু শুকান ভূমিক লৰাম, অৰ্থাৎ ঈশ্বৰে বিশেষভাৱে সুধবিচাৰ কৰিব। হগ্গয় পুস্তকখন পঢ়ি আমি শেষ কৰাৰ আগতেই দেখিবলৈ পাম যে ঈশ্বৰে ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ কথা কৈছে, সেই দিনলৈ বাট চাইছে। সেই মহাক্লেশৰ সময় মানেই জিহুৱাৰ দিন, আৰু তাৰ পাছতে প্ৰভু যীশুখ্ৰীষ্টৰ আগমন ঘটিব আৰু তেওঁৰ 1000 বছৰীয়া শাসন পৃথিৱীত তেওঁ স্থাপন কৰিব আৰু নতুন মন্দিৰটো নিৰ্মিত হ'ব। এই সকলোবোৰ ঘটনা জিহুৱাৰ দিন বোলা সময়ছোৱাৰ অন্তৰ্গত, আৰু এইবোৰ এতিয়াও ভৱিষ্যতে ঘটিবলগীয়া ঘটনা হৈ আছে। মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। যদিও এটাৰ পাছত এটাকৈ কেইবাটাও গৃহ নিৰ্মিত হৈছিল। প্ৰথমে চলোমনে নিৰ্মাণ কৰা মন্দিৰ, তাৰ পাছত জৰুব্বাবিলৰ নেতৃত্বত নিৰ্মিত সেই মন্দিৰ, আৰু সেই মন্দিৰটো হেৰোদ ৰজাই ভাঙি পেলাইছিল, আৰু হেৰোদ ৰজাৰ দ্বাৰা নিৰ্মিত এটা মন্দিৰ তাত স্থাপিত হৈছিল। ঈশ্বৰে কিন্তু আটাইবোৰকে একেটা গৃহ বা মন্দিৰ বুলিয়েই ধৰিছে, আৰু সেই মন্দিৰলৈকেই প্ৰভু যীশুখ্ৰীষ্ট আহিছিল। ঈশ্বৰৰ গৌৰৱ মহিমা আহিছিল, অৱশ্যে মানৱ শৰীৰত আবদ্ধ হৈ প্ৰভু যীশুৰ ৰূপত আহিছিল। তাৰ পাছত 70 চনত টাইটাছৰ নেতৃত্বত হেৰোদে সজা সেই মন্দিৰো ৰোমীয়া সৈন্যসকলে ভাঙি পেলাইছিল। সেইদিন ধৰি আজি পৰ্যন্ত সেই ঠাইত আৰু মন্দিৰ সজা হোৱা নাই। তাত এতিয়া বেলেগ বিশ্বাসৰ লোকসকলৰ পবিত্ৰ উপাসনা গৃহ এটা আছে, গতিকে তেওঁলোকে সেই ঠাইত মন্দিৰ এটা সাজিবলৈ নিশ্চয় অনুমতি নিদিয়ে, কাৰণ সেই ঠাইটো তেওঁলোকৰ বাবে অতি পবিত্ৰ ঠাই। কিন্তু ভৱিষ্যতে তাত মন্দিৰ নিৰ্মিত হ'ব, আৰু সেই মন্দিৰটো মহাক্লেশৰ সময়ৰ মন্দিৰ বুলি জনা যাব। তাৰ পাছত প্ৰভু যীশুৰ 1000 বছৰীয়া শাসনৰ সময়ত তাত নতুনকৈ মন্দিৰ সজা হ'ব। গতিকে সেইটো ঈশ্বৰে একেটা মন্দিৰ বুলিয়ে ধৰিছে আৰু কৈছে যে এটা দিন আহিব যিদিনত সেই গৃহটি ঈশ্বৰৰ গৌৰৱ মহিমাৰে পৰিপূৰ্ণ হ'ব। আমি বিশ্বাস কৰোঁ যে যেতিয়া প্ৰভু যীশু এই পৃথিৱীলৈ উভতি আহিব, তেতিয়া তেওঁৰ লগতে ঈশ্বৰৰ চাকিনা গৌৰৱো উভতি আহিব। মুঠিয়া লিখা শুভবাৰ্তা 24:30 আমি এইবুলি পঢ়িবলৈ পাওঁ, তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব, আৰু তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিব। ইয়াত প্ৰভু যীশুৰ আগমনৰ চিন আকাশত দেখা যাব বুলি কৈছে, তাৰ লগে লগে ঈশ্বৰৰ গৌৰৱ মহিমাৰ কথাটো কোৱা হৈছে। আমি বিশ্বাস কৰোঁ সেই সময়ত থকা, অৰ্থাৎ মহাক্লেশৰ সময়ত থকা মন্দিৰত তেওঁৰ গৌৰৱ মহিমা অৰ্থাৎ চাকিনা গৌৰৱ দেখা পোৱা যাব। কিন্তু যেতিয়া প্ৰভু যীশুৱে সেই মন্দিৰটোত অৱস্থান ল'বহি, তেতিয়া আৰু সেই মন্দিৰটো তেওঁৰ বিৰোধিতা কৰা মহাক্লেশৰ সময়ৰ মন্দিৰটো হৈ নাথাকিব। তাত আৰু খ্ৰীষ্টাৰীৰ মূৰ্তি নাথাকিব, তাত খ্ৰীষ্ট নিজে উপস্থিত থাকিব। মই আটাই জাতিক কঁপাম, যোৱা শতিকাটোত জাতিসমূহক যিমান কঁপোৱা হৈছে তাতকৈ বেছি আৰু কঁপোৱা হ'ব পাৰে বুলি আমাৰ ভাবিবলৈকে টান লাগে। দুখনকৈ বিশ্বযুদ্ধ হৈ গ'ল, গোটেই পৃথিৱী কঁপি গ'ল। পৃথিৱী কঁপোৱা বহুতো ঘটনা তাৰ পাছতো ঘটি আছে, বিভিন্ন সমস্যাই পৃথিৱীখন জুৰুলা কৰিয়েই আছে। কিন্তু ভৱিষ্যতে যিদৰে পৃথিৱীৰ জাতিসমূহক কঁপোৱা হ'ব তাৰ তুলনাত এইবোৰ একোৱেই নহয়। আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব। বহুতো ব্যাখ্যাকাৰে জাতিবিলাকৰ বাঞ্ছনীয় বস্তু মানে খ্ৰীষ্ট বুলিয়েই ব্যাখ্যা কৰি আহিছে, কিন্তু যীশুখ্ৰীষ্টক আমি সকলো জাতিৰ বাঞ্ছনীয় বস্তু বুলি ক'ব নোৱাৰোঁ। বহুতো লোকে আকৌ কয় যে আটাই জাতিৰ বাঞ্ছনীয় বস্তু মানে এজন পৰিত্ৰাতাৰ বাবে সকলো জাতিয়ে যি হাবিয়াস কৰি আছে সেই হাবিয়াসৰ কথাটো ইয়াত বুজোৱা হৈছে। লাগিলে সেই পৰিত্ৰাতাজন খ্ৰীষ্টই বুলি তেওঁলোকে অনুভৱ কৰকেই বা নকৰক, এই কথা সঁচা হ'বও পাৰে, কিন্তু যেতিয়া খ্ৰীষ্ট পৃথিৱীলৈ পুনৰ আহিব তেতিয়া জাতিবিলাকেনো কাক গ্ৰহণ কৰিব? জাতিবিলাকে খ্ৰীষ্টাৰীকহে গ্ৰহণ কৰিব, খ্ৰীষ্টাৰীকেই গোটেই জগতখনে পৰিত্ৰাতা হিচাপে আঁকোৱালি ল'ব, খ্ৰীষ্টাৰীকেই তেওঁলোকে মচীহ বুলি গ্ৰহণ কৰিব। আমি ভাবোঁ পৃথিৱীৰ কোনো জাতিয়েই প্ৰভু যীশুখ্ৰীষ্টলৈ হাবিয়াস কৰি থকা নাই, গতিকে আটাই জাতিৰ বাঞ্ছনীয় বস্তু মানে খ্ৰীষ্টক বুজোৱা নাই বুলিহে আমাৰ ধাৰণা হয়। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ এই শাস্ত্ৰাংশটিৰ অৰ্থ অধিক পৰিষ্কাৰ হয় যেতিয়া আমি আগলৈ পঢ়ি যাওঁ। এতিয়া আমি 7 আৰু 8 নম্বৰ পদ একেলগে চাব খুজিছোঁ। পাঠ কৰি দিম 7 আৰু 8 নম্বৰ পদ আৰু আটাই জাতিৰ বাঞ্ছনীয় বস্তু আহিব। বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই এই গৃহটি গৌৰৱেৰে পৰিপূৰ্ণ কৰিম। বাহিনীবিলাকৰ জিহুৱাই কৈছে, ৰূপ মোৰেই, শুনো মোৰেই। অলপ ভালদৰে ভাবি চাওকচোন, পৃথিৱীৰ আটাইবিলাক জাতিৰ বাঞ্ছনীয় বস্তুনো কি বাৰু? সোণ আৰু ৰূপ। সোণকেই আন্তৰ্জাতিক মূল্য নিৰ্ধাৰণৰ মাপকাঠি বুলি ধৰা হয়। কিছুমান দেশে সোণৰ এই মানদণ্ডৰ পৰা ফালৰি কাটি গৈছিল আৰু গোটেই পৃথিৱীৰ অৰ্থনীতি থৰকবৰক হৈ পৰিছিল। কিয় বাৰু? কাৰণ আজিৰ আধুনিক যুগতো সোণ ৰূপৰ প্ৰতি মানুহৰ মোহ কমা নাই, একেই আছে। যেতিয়া ছলোমনৰ মন্দিৰটো নিৰ্মাণ কৰা হৈছিল, তেতিয়া সেই নিৰ্মাণ কাৰ্যত 25 কোটিৰ পৰা 100 কোটি টকামান মূল্যৰ মূল্যৱান ধাতু আৰু মণি মুকুতা ব্যৱহাৰ কৰা হৈছিল। সেই মন্দিৰটো অতিশয় মূল্যৱান আছিল। আমি যদি ৰাজাৱলী আৰু বংশাৱলী পুস্তকত লিপিবদ্ধ ঐতিহাসিক বিৱৰণী চাওঁ, তেনেহ'লে আমাৰ এনেকুৱা লাগে যেন ছলোমনে তেওঁৰ দিনত সোণৰ বজাৰখন একেবাৰে দখল কৰিহে লৈছিল। যেতিয়া নবুখতনেচৰে জিৰচালেম অধিকাৰ কৰিছিল, তেতিয়া সেই সকলো সম্পত্তি কাঢ়ি লৈ গৈছিল। আপোনাৰ হয়তো মনত আছে যে দ্বিতীয় ৰাজাৱলী 20 নম্বৰ অধ্যায়ৰ 12-17 নম্বৰ পদত আমি এইবুলি পঢ়িবলৈ পাইছিলোঁ যে বাবিল দেশৰ ৰজাৰ 2জন দূত যিহুদা দেশৰ ৰজাৰ ওচৰলৈ আহিছিল, আৰু সেই সময়ত যিহুদা দেশৰ ৰজা আছিল হিজকিয়া। আৰু হিজকিয়া ৰজাই সেই দূত দুজনক তেওঁৰ সকলো সা সম্পত্তি দেখুৱাইছিল, জিৰচালেমৰ সকলো সম্পদ দেখুৱাইছিল, আৰু সেই দূত দুজনে সেই সকলোবিলাক ভালদৰে চাই লৈছিল। আৰু উপযুক্ত সময়ত সেই বাবিলনীয়াবিলাকে জিৰচালেম আক্ৰমণ কৰি দখল কৰিছিলহি আৰু সকলো সোণ ৰূপ বাবিলনলৈ কঢ়িয়াই লৈ গৈছিল। নিঃসন্দেহে সোণ আছিল বাবিলনৰ বাঞ্ছনীয় আকাংক্ষিত বস্তু, আৰু ই আজিও জগতৰ জাতিসমূহৰ বাঞ্ছনীয় বস্তু। ৰূপ মোৰ, সোণো মোৰ, এই কথা ঈশ্বৰে কৈছে। পৃথিৱীৰ সকলো সোণ ৰূপ, সকলো সা সম্পদ আচলতে ঈশ্বৰৰহে, আৰু ভৱিষ্যতে ঈশ্বৰৰ গৃহ বা মন্দিৰ সুসজ্জিত কৰিবলৈ প্ৰচুৰ পৰিমাণে সোণ ৰূপ থাকিব। ভৱিষ্যতৰ সেই 1000 বছৰীয়া শাসনকালৰ মন্দিৰটো নিশ্চয় অতি সুন্দৰ হ'ব। আহকচোন এতিয়া 9 নম্বৰ পদটো চাওঁ। ইয়াত এনেদৰে লিখা আছে, বাহিনীবিলাকৰ জিহুৱাই কৈছে, এই গৃহটিৰ পূৰ্বৰ প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ অধিক হ'ব। আৰু বাহিনীবিলাকৰ জিহুৱাই কৈছে, এই ঠাইতেই মই শান্তি দান কৰিম। পূৰ্বৰ প্ৰতাপতকৈ তাৰ শেষৰ প্ৰতাপ অধিক হ'ব। প্ৰিয় শ্ৰোতা, আমি এই কথাটো মনত ৰখা উচিত যে ঈশ্বৰে গোটেইকেইটা মন্দিৰকেই একেটা বুলি গণ্য কৰে, আৰু তেওঁ কৈছে যে এই গৃহটিৰ শেষৰ প্ৰতাপ, অৰ্থাৎ ভৱিষ্যতে 1000 বছৰীয়া শাসনকালত যি মন্দিৰটো নিৰ্মিত হ'ব, সেই মন্দিৰটোৰ প্ৰতাপ আগৰ আটাইকেইটা মন্দিৰতকৈ অধিক হ'ব। সেই প্ৰতাপ, সেই সৌন্দৰ্য ছলোমনৰ দিনৰ মন্দিৰটোতকৈও অধিক হ'বই, আৰু হগ্গয়ৰ দিনত বান্ধি থকা সেই মন্দিৰতকৈও বহুগুণে বেছি হ'ব নিশ্চয়। এই ঠাইতেই মই শান্তি দান কৰিম। এই ঠাই মানে যি ঠাইত মন্দিৰ আছিল আৰু ভৱিষ্যতেও থাকিব, সেই ঠাইৰ কথা ইয়াত কোৱা হৈছে। এজন বিখ্যাত বাইবেল শিক্ষকে এইবুলি কৈছিল, মই যেতিয়াই জিৰচালেমলৈ যাওঁ, তেতিয়াই তাৰ মন্দিৰৰ ঠাইখিনি চাবলৈ যাওঁ। যদিও মই 12-13 বাৰমান সেই ঠাইলৈ গৈছোঁ, তথাপি প্ৰতিবাৰেই সেই ঠাই মই চাবলৈ যাওঁ। কিয়? কাৰণ সেই ঠাইতে এনে এটা কাম হ'ব যি কামটো আজি মানৱ জাতিয়ে অশেষ চেষ্টা কৰিও কৰিব পৰা নাই, অৰ্থাৎ পৃথিৱীলৈ শান্তি কোনেও আনিব পৰা নাই। কিন্তু প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীলৈ পুনৰ আহিব, তেওঁ প্ৰথমে আহি জৈতুন পৰ্বতত ভৰি দিবহি, আৰু তেতিয়া তেওঁ সেই মন্দিৰ স্থানত প্ৰৱেশ কৰিব আৰু পৃথিৱীলৈ শান্তি আহিব, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই হৈছে শান্তিৰাজ। তেওঁ তেতিয়া বিশ্বশান্তি আনিব, প্ৰকৃত অৰ্থত বিশ্বশান্তি। এই পদটোত যি শান্তিৰ কথা কোৱা হৈছে, সেই শান্তি অৱশেষত প্ৰভু যীশুৱে আনিব। অৱশ্যে প্ৰভু যীশু যেতিয়া প্ৰথমবাৰ আহিছিল তেতিয়া তেওঁ শান্তি আনিছিল, আৰু তেতিয়া তেওঁ যি শান্তি আনিছিল সেই শান্তিও ইয়াৰ ভিতৰতেই পৰে। তেওঁৰ প্ৰথম আগমনত শুভেচ্ছা থকা মানুহলৈ তেওঁ শান্তি আনিছিল, অৰ্থাৎ ঈশ্বৰৰ সৈতে উচিত সম্বন্ধ থকা লোকসকললৈ তেওঁ শান্তি আনিছিল। পাচনি পৌলে এনেদৰে লিখিছে, এইকাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰে সৈতে আমাৰ শান্তি আছে। ৰোমিয়া 5:1 প্ৰভু যীশুখ্ৰীষ্টই জগতে দিব নোৱাৰা, জগতে বুজিব নোৱাৰা শান্তি আনিছিল, আৰু শান্তি আজি খ্ৰীষ্টীয় বিশ্বাসীসকলৰ অন্তৰত থাকে। প্ৰভু যীশুখ্ৰীষ্ট প্ৰথমবাৰ আহিছিল তেনেকুৱা শান্তি আনিবলৈকে, কিন্তু ভৱিষ্যতৰ কোনোবা এটা দিনত প্ৰভু যীশুৱে আনিব বিশ্বশান্তি, যি শান্তি গোটেই বিশ্বৰ প্ৰয়োজন, আৰু গোটেই বিশ্বই আচলতে যি শান্তি বিচাৰি আছে। গতিকে আটাই জাতিৰ বাঞ্ছনীয় বস্তুটো খ্ৰীষ্ট নহয়, উপযুক্ত শব্দটো হ'ব সম্পদহে, জাতিসমূহৰ সম্পদ। ঈশ্বৰে কৈছিল, সোণ মোৰ, ৰূপো মোৰ, অৰ্থাৎ ঈশ্বৰে পাৰ্থিৱ সম্পদৰ কথা কৈছিল, অৰ্থাৎ ঈশ্বৰে এনেকুৱা এটা ভাৱ প্ৰকাশ কৰিছিল যে হগ্গয় ভাৱবাদীৰ দিনত যি মন্দিৰ নিৰ্মিত হৈছিল সেই সাধাৰণ মন্দিৰটো বিশেষ জাক জমকতা নাথাকিলেও প্ৰভু যীশুখ্ৰীষ্টৰ হেজাৰ বছৰীয়া শাসনৰ সময়ত নিৰ্মিত হ'বলগীয়া মন্দিৰটোৰ যি ঐশ্বৰ্য সম্পদ হ'ব সেয়েই যথেষ্ট। গতিকে ইয়াৰ গোটেই কথাখিনিয়ে আচলতে খ্ৰীষ্টৰ হেজাৰ বছৰীয়া শাসনকালত এই পৃথিৱীত নিৰ্মিত হ'বলগীয়া সেই শেষকালৰ মন্দিৰটোলৈহে আঙুলিয়াইছে, অৰ্থাৎ ঈশ্বৰে হগ্গয় ভাৱবাদীৰ দিনৰ সেই হতাশ নিৰ্মাতাসকলক উৎসাহ দিছে, তেওঁলোকে নিৰ্মাণ কৰি থকা মন্দিৰটো ঈশ্বৰৰ শেষ লক্ষ্য বা পৰিকল্পনাৰ পটভূমিত বিবেচনা কৰিবলৈ। প্ৰিয় শ্ৰোতা, আজি আমিও আমাৰ বৰ্তমান পৰিৱেশ পৰিস্থিতিবোৰ তেনেদৰে চাবলৈ শিকা হ'লে কিমান যে ভাল আছিল, নহয়নে বাৰু? আমি সেইবোৰ অনন্তকালৰ পটভূমিত আৰু আমাৰ ক্ষেত্ৰত ঈশ্বৰৰ যি বিশেষ উদ্দেশ্য আৰু আঁচনি তাৰ পোহৰত চাবলৈ শিকা উচিত। যদি ঈশ্বৰ আমাৰ সপক্ষে, তেন্তে আমাৰনো বিৰুদ্ধে কি থিয় দিব পাৰে? বৰ্তমানৰ পৰিৱেশ পৰিস্থিতিৰ দ্বাৰা আমি পৰাস্ত হ'ব নালাগে আৰু ভয়ো খাব নালাগে। এবাৰ এখন পশ্চিমীয়া দেশৰ এজন পালকে বছৰৰ শেষত পদত্যাগ পত্ৰ দাখিল কৰিছিল। মণ্ডলীৰ বৃদ্ধসকলে তেওঁক সুধিছিল তেওঁনো কিয় কামৰ পৰা পদত্যাগ কৰিব খুজিছে। তেতিয়া তেওঁ উত্তৰ দিছিল, কাৰণ এই গোটেই বছৰটোত কোনো মানুহ খ্ৰীষ্টলৈ অহা নাই, কেৱল এজন সাধাৰণ ডেকাৰ বাহিৰে। কিন্তু প্ৰিয় শ্ৰোতা, সেই হতাশ পালকজনে এই কথাটো দেখা পোৱা নাছিল যে সেই সাধাৰণ ডেকাজনেই পাছলৈ গৈ এজন বিশ্ববিখ্যাত মিছনেৰী হ'বগৈ। সেই বছৰটো যদিও পালকজনে অতি ব্যৰ্থতাৰ বছৰ বুলি ভাবিছিল, আচলতে সেই বছৰটো তেওঁৰ বাবে সফলতাৰ বছৰ বুলিহে আমি ক'ব লাগিব। এৰা প্ৰিয় শ্ৰোতা, আমি সকলোৱেই আমাৰ জীৱনৰ প্ৰতি ঈশ্বৰৰ যি পৰিকল্পনা আৰু লক্ষ্য আছে তাৰ পটভূমিত কথাবোৰ চাবলৈ শিকিব লাগে। বৰ্তমানক লৈ হতাশ নহয়, ভৱিষ্যতে ঈশ্বৰে আমাৰ বাবে যি আশীৰ্বাদ সাজু কৰি ৰাখিছে আমি তালৈ আশাৰে বাট চোৱা উচিত। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ সেই আশা, তেওঁই প্ৰতাপৰ আশা। সেই প্ৰভু যীশুখ্ৰীষ্টক আপুনি বাৰু ব্যক্তিগতভাৱে জানেনে? আপোনাৰ জীৱনত বাৰু তেওঁ প্ৰভুৰ স্থান লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ। জীৱনৰ লক্ষণ কি কেতিয়াবা।
চাইছ।